এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈঠকত বিদেশ মন্ত্ৰীদ্বয়ে আঞ্চলিক আৰু গোলকীয় শান্তি সুস্থিৰতাৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। শ্ৰীৰুবিঅ'ই কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। ইয়াৰ পাছতে বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, যোগাযোগ, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ নিৰন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্বৰ হিতৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব। শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহান জনায়। বৈঠকত বিদেশ মন্ত্ৰী ৰুবিঅ'ই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আমেৰিকাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। তেওঁ ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক 26 মে'ত অনুষ্ঠিত হ'ব। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনী ৱং, জাপানৰ বিদেশ মন্ত্ৰী টছি মিটছু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই ভাগ ল'ব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ মুক্ত আৰু স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল দৃষ্টিভংগী অনুযায়ী তেওঁলোকে অগ্ৰাধিকাৰ প্ৰাপ্ত বিভিন্ন খণ্ডত কোৱাড সহযোগিতা আগবঢ়াই নিয়া সন্দৰ্ভত মত বিনিময় কৰিব। ৰাষ্ট্ৰগোষ্ঠীটোৰ বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰম তথা পাৰস্পৰিক স্বাৰ্থজড়িত অন্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যিকোনো ব্যক্তি, পক্ষ, সংস্থা বা প্ৰতিষ্ঠানে খচৰা নিয়মাৱলী সন্দৰ্ভত 21 জুন পৰ্যন্ত আপত্তি দাখিল কৰিব পাৰিব বা দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰতীয় ব্যৱসায়ীসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰীগোৱেলে বাণিজ্য, বিনিয়োগ আৰু ভাৰত কানাডা সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি আলোচনা আগুৱাই নিয়াৰ উদ্দেশ্যে অটোৱা আৰু টৰণ্টোত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে যোৱা মাৰ্চত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তিৰ কাৰ্যপৰিষদৰ চৰ্তাৱলী স্বাক্ষৰিত হৈছিল। এই সন্দৰ্ভত মাৰ্চত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰথমলানি আৰু 8 মে'ত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হৈছিল। এইবাৰৰ ভ্ৰমণকালত অটোৱাত এই সন্দৰ্ভত আৰু এলানি আলোচনা অনুষ্ঠিত হ'ব। দুয়োপক্ষই শীঘ্ৰে সন্তুলিত আৰু পৰস্পৰৰ বাবে লাভজনক সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি সম্পাদন কৰাৰ বাবে কাম কৰি আছে। দুয়ো দেশে লগতে 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 7,000 কোটি কানাডিয়ান ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইৰাণৰ সৈতে হবলগীয়া চুক্তিত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীট্ৰাম্পে কয় যে চুক্তিৰ চূড়ান্ত দিশ আৰু সবিশেষ সম্পৰ্কে আলোচনা চলি আছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ঘোষণা কৰা হ'ব। তেওঁ অৱশ্যে ঘোষণাৰ নিৰ্দিষ্ট সময় সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ইজৰাইলৰ উপৰি ছৌদি আৰৱ, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAE, কাটাৰ, পাকিস্তান, তুৰস্ক, ইজিপ্ত, জৰ্ডান আৰু বাহৰেইনৰ সৈতে চুক্তিৰ বিষয়ে আলোচনা কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাই ইয়াৰ পূৰ্বে আমেৰিকাই স্ববিৰোধী বিবৃতি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ইৰাণত 8 এপ্ৰিলত যুদ্ধবিৰতিৰ বাবে সহমত গঢ়ি উঠিছিল আৰু তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ মাজত দীৰ্ঘকালীন শান্তি চুক্তিৰ বাবে আলোচনা চলি আছে। আমেৰিকাই ইৰাণৰ বন্দৰসমূহ আবদ্ধ কৰি ৰখাৰ বাবে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কালি কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ এই দলটোৰ অংশ হিচাপে লখিমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম টুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কাৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চলবিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ 12খন ৰাজ্যৰ ভিতৰত নিচাযুক্ত সামগ্ৰীৰ বেহা উৎখাত কৰা আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত আছে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰফিক ছাবষ্টেঞ্চেছ এক্ট NDPSৰ অধীনত অসমত সৰ্বাধিক গোচৰ ৰুজু হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনত সৰ্বাধিক নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে। আনহাতে হেৰইন জব্দৰ ক্ষেত্ৰত মণিপুৰ শীৰ্ষত আছে। নিচাযুক্ত সামগ্ৰী নিয়ন্ত্ৰণ ব্যুৰো NCBৰ পৰিসংখ্যাৰ পৰা লোৱা তথ্যত দেশৰ পূব প্ৰান্তত বিদেশৰ পৰা অহা নিচাযুক্ত সামগ্ৰী সৰবৰাহ উৎখাত কৰা আৰু জব্দ কৰা বিষয়ত প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ তথ্যমতে অসমত যোৱা 5 বছৰত 12,500টা NDPS গোচৰ পঞ্জীয়ন হৈছে আৰু 20,398জন মাদকদ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ওড়িশাত 12,405টা গোচৰ আৰু 17,016গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী সৰবৰাহ ৰোধৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত অসম আছে। আনহাতে যোৱা 5 বছৰত মণিপুৰত 1,750 কিলোগ্ৰাম হেৰইন জব্দ কৰা হয়। 2047চনৰ ভিতৰত দেশক মাদকদ্ৰব্যৰ আতংকৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মাদকদ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ঘোষণা কৰাৰ পাছতে এই খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সংকল্পৰ বিষয়ে ঘোষণা কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্রীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7-উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।